নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কাছাৰ জিলাৰ 4খন গাঁও বাল্য বিবাহ মুক্ত গাঁও হিচাপে পৰিগণিত, বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জে থংছিক আজি অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান, অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত গুৰুত্বপূৰ্ণ সালসলনি, পাৰ্থসাৰথী মহন্তক গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি, গুৱাহাটী মহানগৰীত নৱবৰ্ষৰ দিনা মুখ্যমন্ত্ৰীৰ কেইবাটাও নতুন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন, আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমকো পুৰণিক বিদায় দি ইংৰাজী নতুন বৰ্ষক আদৰাৰ প্ৰস্তুতি। কাছাৰ জিলাৰ 4খন গাঁৱক বাল্য বিবাহ মুক্ত গাঁও হিচাপে ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। সেই অনুসৰি জিলাখনৰ পালংঘাট উন্নয়ন খণ্ডৰ ৰূপনী চতুৰ্থ খণ্ড গাঁও, কালাইন উন্নয়ন খণ্ডৰ অধীনৰ ভৈৰৱপুৰ প্ৰথম খণ্ড গাঁও, টাপাং উন্নয়ন খণ্ডৰ অধীনৰ ৰসকান্দি গ্ৰান্ত প্ৰথম আৰু দ্বিতীয় খণ্ড গাঁও বাল্য বিবাহ মুক্ত হিচাপে ঘোষণা কৰা হৈছে। বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত গাঁওকেইখনক বাল্য বিবাহ মুক্ত বুলি ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা বাল্য বিবাহ বিৰোধী অভিযানৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বেটী বচাও বেটী পঢ়াও আঁচনিৰ সমান্তৰালকৈ অসম চৰকাৰে গ্ৰহণ কৰা নিযুত মইনা আঁচনি আৰু অসম মুছলিম বিবাহ বাধ্যতামূলক পঞ্জীয়ন আইনে ৰাজ্যত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাছাৰৰ 4খন গাঁৱক বাল্য বিবাহ মুক্ত ঘোষণা কৰাৰ কথাই সমাগত সময়ত ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানক অধিক গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। অসম প্ৰকাশন পৰিষদ আৰু সদ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জে থংছিক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। ধাৰ আৰু অন্যান্য গল্প শীৰ্ষক পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। গ্ৰন্থমেলাৰ যোৱা 4টা দিনত 2,20,00,000 মূল্যৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। গ্ৰন্থমেলাৰ কালি চতুৰ্থ দিনত চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায় শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক পৰিচালক মনোজ শ্ৰীবাস্তৱে চলচ্চিত্ৰৰ ব্যৱসায়িক দিশত আলোকপাত কৰে। এখন অধ্যয়নমুখী সমাজৰ ভেটি স্থাপন কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে 2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে উদযাপনৰ ঘোষণাৰ পূৰ্বেই ৰাজ্যত পুথিভঁৰাল বিপ্লৱ সূচনা কৰাৰ উদ্দেশ্যে 2023-2024 বৰ্ষৰ মূলধন বিনিয়োগৰ বিশেষ সাহায্য পুঁজিৰ অধীনত 259,07,00,000 টকাত অনুমোদন জনোৱা হৈছে। ইয়াৰ অধীনত ৰাজ্যৰ 2,197খন গাঁও পঞ্চায়ত আৰু 4টা পৌৰ নিগমৰ ৱাৰ্ডক সামৰি মুঠ 2,597টা পুথিভঁৰাল নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে শিশু আৰু কিশোৰসকলক কিতাপ আৰু উন্নত শিকনৰ সমল প্ৰদান, ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ সৈতে সংহতকৰণৰ লগতে যুৱ প্ৰজন্মৰ মাজত অধ্যয়ন আৰু শিকনৰ মানসিকতা গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। গুৱাহাটী পৌৰ নিগমে নতুন বছৰত মহানগৰীখনৰ উন্নয়নৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দেহালৰ উপস্থিতিত কালি উজান বজাৰত থকা পৌৰ নিগমৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মেয়ৰ মৃগেন শৰণীয়াই কয় যে নতুন বছৰত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত কমেও 5টাকৈ সামূহিক শৌচাগাৰ নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে মহানগৰীত 60টা ৱাৰ্ডত 300টা সামূহিক শৌচাগাৰ নিৰ্মাণ কৰা হ'ব বুলি মেয়ৰ শ্ৰীশৰণীয়াই জানিবলৈ দিয়ে। ইয়াৰ লগতে নতুন বছৰত প্ৰতিটো ৱাৰ্ডত 3-4টাকৈ সমূহীয়া সভাঘৰ আৰু 5টাকৈ পথ নিৰ্মাণৰ কামো হাতত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মহানগৰীত 10,000 ষ্ট্ৰীট লাইট স্থাপনৰ পৰিকল্পনা সদৰি কৰি মেয়ৰগৰাকীয়ে কয় যে জানুৱাৰীৰ শেষত আৰু ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ 3খন প্ৰধান বজাৰ উলুবাৰী, গণেশগুৰি আৰু বেলতলা উদ্বোধন কৰিব। ইতিমধ্যে বজাৰকেইখনৰ নিৰ্মাণৰ কাম 80-90% সম্পূৰ্ণ হোৱা বুলি শ্ৰীশৰণীয়াই জানিবলৈ দিয়ে। ব্যৱসায়ীসকলৰ সুবিধাৰ্থে মহানগৰীত 80টাকৈ ভেণ্ডিং জ'ন প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰি তেওঁ জানুৱাৰীৰ ভিতৰতে ইয়াৰে 10টা কাৰ্যকৰীকৰণৰ সিদ্ধান্ত সদৰি কৰে। অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত সালসলনিৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি অসম আৰক্ষীৰ মহাপৰিদৰ্শক পাৰ্থসাৰথী মহন্তক গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। বৰ্তমানৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক অসম আৰক্ষীৰ বিশেষ শাখালৈ বদলি কৰা হৈছে। তেওঁক লগতে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালকৰ দায়িত্বও অৰ্পণ কৰা হৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষীৰ দায়িত্বত থকা অখিলেশ কুমাৰ সিঙক আইন শৃংখলা শাখাৰ আৰক্ষীৰ মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। বিষয়াগৰাকীয়ে অতিৰিক্তভাৱে অসম আৰক্ষীৰ যোগাযোগ শাখাৰ মহাপৰিদৰ্শক হিচাপেও দায়িত্ব পালন কৰিব। আনহাতে অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষীৰ মহাপৰিদৰ্শকৰ দায়িত্বত থকা আই পি এছ বিষয়া লাচিত বৰুৱাক অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আইন শৃংখলাৰ দায়িত্বত থকা আই পি এছ বিষয়া প্ৰশান্ত কুমাৰ ভূঞা অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। অসম আৰক্ষীৰ এম পি চি শাখাৰ দায়িত্বত থকা আই পি এছ বিষয়া বিবেক ৰাজ সিঙক অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী শাখাৰ লগতে বি টি এ ডি আৰক্ষী মহাপৰিদৰ্শকৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। বড়োলেণ্ড আঞ্চলিক পৰিষদ চমুকৈ বি টি আৰ চৰকাৰে আজি অঞ্চলটোত বসবাস কৰা 26টা জনগোষ্ঠীৰ বিকাশৰ বাবে প্ৰস্তুত কৰা বিকাশৰ ৰূপৰেখা সন্নিৱিষ্ট নথি পুস্তক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। কালি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই ৰূপৰেখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বি টি আৰৰ এনে উদ্যোগৰ শলাগ লয় আৰু অঞ্চলটোত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকে বি টি আৰত বিৰাজ কৰা শান্তিৰ পৰিৱেশৰ মাজত উন্নয়নৰ পথত অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বি টি আৰ প্ৰশাসনে তেওঁলোকৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে সম্পন্ন কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি আৰু সৌহাৰ্দ্য বৃদ্ধি কৰি প্ৰগতিৰ পথত আগবাঢ়িব বুলি আস্থা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ পদক্ষেপ হিচাপে নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটীৰ পল্টন বজাৰৰ পদপথ সেতু আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। 2021-2022 বৰ্ষৰ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত প্ৰায় 1,666 কোটি টকা ব্যয়েৰে এই পদপথ সেতু নিৰ্মাণ কৰি উলিওৱা হৈছে। একেটা দিনতেই শিলপুখুৰীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ সমাধিস্থলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আৱক্ষ মূৰ্তি উদ্বোধন কৰা হ'ব। 1,26,00,000 টকা ব্যয়েৰে নিৰ্মিত প্ৰকল্পটোৰ অধীনত পুথিভঁৰাল ভৱন, শিশুৰ খেল ধেমালি ক্ষেত্ৰ আদি নিৰ্মাণ কৰা হৈছে। দুয়োটা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে কাইলৈ আবেলি গুৱাহাটীৰ জ্যোতিচিত্ৰবনত নিৰ্মাণ কৰিবলগীয়া 1,000 আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহৰ আধাৰশিলাও স্থাপন কৰিব। চাওঁতে চাওঁতে ইংৰাজী 2024 বৰ্ষই বিদায় ল'বলৈ ওলাইছে আৰু কেইটামান ঘণ্টাৰ পাছতেই 2024 বিদায় ল'ব আৰু এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি আদি জগতৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল 2024 বৰ্ষটো। আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা 8 বজাৰ পৰা 2024 বৰ্ষ আৰু ইয়াৰ ৰৈ যোৱা স্মৃতি সন্দৰ্ভত এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ইংৰাজীত প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটি আকাশবাণীৰ অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত শুনিবলৈ পোৱা যাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পুৰণিক বিদায় দি নতুন ইংৰাজী বৰ্ষক আদৰাৰ প্ৰস্তুতি চলিছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে খন্তেক সময়ৰ আগতে আমাৰ তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণৰ সৈতে পুৰণি বছৰটোৰ বিদায় আৰু নৱবৰ্ষক আদৰাৰ দিন দুটাত জিলাখনত কি পৰিৱেশৰ সৃষ্টি হৈছে সেই বিষয়ে কথা পাতিছে। আহকচোন আমিও শুনো।
মনোৰঞ্জন, তিনিচুকীয়া জিলাত এই বছৰৰ সামৰণি দিনটো আৰু কাইলৈ নৱবৰ্ষৰ দিনটো তাৰ জনসাধাৰণে কেনেধৰণে উপভোগ কৰিবলৈ ওলাইছে?
হয়, উজনি অসমৰ পূব প্ৰান্তৰ অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাই পৰ্যটনৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই আহিছে। এই পৰ্যটনৰ বাবেই বিশেষকৈ আজিৰ দিনটোত আৰু কাইলৈ বা এই নতুন বছৰটোত মানুহবিলাকে ভিৰ কৰা পৰিলক্ষিত হয়। উৎসৱ পাৰ্বণ আহিলেই বা অৱসৰ বিনোদনৰ কথা আহিলেই তিনিচুকীয়া জিলাই বহুতে নিৰ্বাচন কৰে। এই অৱসৰ বিনোদনৰ কাৰণে তিনিচুকীয়া জিলাত বহু ঐতিহাসিক কীৰ্তিচিহ্ন আৰু পৰ্যটনত গুৰুত্ব বহন কৰা বহুকেইটা স্থান আছে। যেনে ধৰক তিনিচুকীয়া জিলাৰ ঐতিহাসিক ভদিয়া, লিডু, গুইজান আদিৰ উপৰিও আমাৰ বৰডুবিৰ টিলিঙা মন্দিৰ বা তিনিচুকীয়াৰ শিৱধাম আদি আছে। তাতে ৰাইজে শেষৰ দিনটোত বা বছৰৰ আৰম্ভণি দিনটোত সেৱা কৰাৰ বাবে ইয়াতে ভিৰ কৰা পৰিলক্ষিত হয়। আৰু
আজিও তাৰ ব্যতিক্ৰম নহ'ব নিশ্চয়।
হয়, আজিও ব্যতিক্ৰম নহ'ব। তিনিচুকীয়াত যিহেতু অকল শিৱধাম বা বৰডুবি বুলিয়ে নহয়, ভদিয়াৰ বহুখিনি মন্দিৰ বা স্থান আছে, সেইবিলাকতো ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। আজিৰ শেষৰ দিনটো আৰু নতুন বছৰৰ প্ৰথম দিনটোতো ইয়ালৈ যথেষ্টখিনি ভক্তৰ সমাগম ঘটে। আনহাতে আৰু এটা কথা ক'ব লাগিব যে মতাপুং মাগুৰি বিল বা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বা ডক্টৰ ভূপেন হাজৰিকা সেতু আদিত বনভোজ খোৱাৰ বাবে বনভোজ দলৰ আগমন ইতিমধ্যে ঘটিছে। আৰু ফুৰাৰ যিসকল লোকৰ চখ আছে তেওঁলোকে তিনিচুকীয়া জিলাৰ লগতে চুবুৰীয়া ৰাজ্য বা সূৰ্য উঠা দেশ, অৰুণাচল প্ৰদেশৰ মনোমোহা পৰ্যটন ক্ষেত্ৰসমূহ পৰিভ্ৰমণ কৰাৰ কাৰণে সুযোগ গ্ৰহণ কৰে।
নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰিংক এণ্ড ড্ৰাইভ অভিযান চলাই থকা হৈছে। এই অভিযানৰ অংশ হিচাপে কালি নিশা শ্ৰীভূমি জিলাৰ মুবাৰকপুৰ টোলগেট এলেকাত জিলা পৰিবহণ, আবকাৰী আৰু আৰক্ষীৰ উদ্যোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ আন আন প্ৰান্ততো এই অভিযানৰ অধীনত প্ৰশাসনে সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
2025 চনে ৰাজ্যৰ কৃষকৰ বাবে অধিক সুযোগ কঢ়িয়াই আনিব বুলি এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষকে বছৰি ৰপ্তানি কৰা পাচলি, ফল মূল, ধান আদিৰ তথ্য বিশ্লেষণ কৰি ফেডাৰেচন অব ইণ্ডিয়া এক্সপৰ্ট অৰ্গেনাইজেশ্যনে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাক দিয়া তথ্য অনুসৰি বিশ্বৰ 21 দেশলৈ অসমৰ পাচলি চাউলৰ ৰপ্তানি হোৱাৰ লগতে 26-27 বৰ্ষত 10,000 কোটি টকাৰ ব্যৱসায় হ'ব বুলি বাতৰিটোত উল্লেখ আছে। অসমীয়া প্ৰতিদিন কাকতে অশ্যুত কুমাৰ পাটোৱাৰীৰ অনুদিত দেৱজিৎ ভূঞাৰ গ্ৰন্থ ভইচ অব দ্য নেশ্যনৰ আধাৰত তথ্যভিত্তিক কাহিনীচিত্ৰ নিৰ্মাণ হ'বলগীয়া বাতৰিয়ে নৱবৰ্ষৰ প্ৰাকখনত ৰাজ্যলৈ সুখবৰ কঢ়িয়াই আনিব বুলি প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকাৰ অনন্য বন্ধনক লৈ মুম্বাইৰ এটা প্ৰতিষ্ঠিত চিত্ৰ নিৰ্মাতা গোষ্ঠীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি বাতৰিটোত কোৱা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 60,000 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম চীনৰ প্ৰস্তাৱিত বৃহৎ নদী বান্ধে অসম তথা অৰুণাচল প্ৰদেশত বিস্তৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতত নবেল বঁটা বিজয়ী প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসানৰ বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান পাইছে। এন্ধাৰ আঁতৰিল বিকাশৰ বাটেৰে বিটিআৰলৈ নামি আহিছে উন্নয়নৰ জেউতি বুলি প্ৰমোদ বড়োৱে মন্তব্য আগবঢ়োৱা বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিটিআৰত 26 জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট মুকলি অনুষ্ঠানত প্ৰমোদ বড়োৱে এই মন্তব্য আগবঢ়াইছে। নিয়মীয়া বাৰ্তা কাকতখনত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে বছৰ বছৰ ধৰি সাহিত্য সভাত বিত্তীয় অনিয়ম চলা বুলি বিস্ফোৰক মন্তব্য আগবঢ়োৱা বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নতুন বছৰত ৰাইজলৈ বুলি লুইতৰ নতুন দলং, খানাপাৰাত পৰিবহণ আস্থান, বৃহৎ সন্মিলন কক্ষ উপহাৰ হিচাপে আগবঢ়াব বুলি এটা বাতৰি আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতখনে পাৰ্থসাৰথি মহন্তক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা 8 বজাৰ পৰা 2024 বৰ্ষ আৰু ইয়াৰ ৰৈ যোৱা স্মৃতি সন্দৰ্ভত এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। ছিকিমত যোৱা কিছুদিনত প্ৰচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আবদ্ধ হৈ পৰিছে। শেহতীয়াকৈ ছিকিম আৰক্ষী আৰু সীমান্ত পথ সংস্থাই যুটীয়াভাৱে অভিযান চলাই ৰাজ্যখনত আবদ্ধ হৈ থকা অসমৰ 6 পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। পৰহি নিশা উত্তৰ ছিকিমৰ মংগন জিলাৰ লাচুঙৰ পৰা 10 কিলোমিটাৰ দূৰৰ য়াক্ষে নামৰ অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু তুষাৰপাতৰ ফলত অসমৰ 6 পৰ্যটকৰ দলটো আবদ্ধ হৈ পৰে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে। অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ সৰ্বোচ্চ তাপমাত্ৰা 26.8 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 12.1 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। দুলীয়াজানৰ ত্ৰিদীপ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু মধুপুৰ তিনিআলি পাৰ্শ্বৱৰ্তী অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত সদ অসম ভাওনা প্ৰতিযোগিতাত যোৰহাট পুলিবৰৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্যগোষ্ঠীক শ্ৰেষ্ঠ দলৰ সন্মান প্ৰদান কৰা হয়। ফুলপানী চিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠী আৰু লাহদৈগড় গোপালদেৱ সমন্বয় শিল্পী সমাজে যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। একেদৰে শিৱসাগৰৰ ত্ৰিগুণাতীত নাট্যগোষ্ঠীয়ে তৃতীয় দলৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কাছাৰ জিলাৰ 4 বাল্য বিবাহমুক্ত গাঁও হিচাপে পৰিগণিত বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জে থংছিক আজি অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান। অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত গুৰুত্বপূৰ্ণ সালসলনি। পাৰ্থসাৰথি মহন্তক গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি। গুৱাহাটী মহানগৰীত নৱবৰ্ষৰ দিনা মুখ্যমন্ত্ৰীৰ কেইবাটাও নতুন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পুৰণিক বিদায় দি ইংৰাজী নতুন বৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।